লেবিয়া পুস্তক 22 অধ্যায় উৎসৰ্গ কৰা পবিত্ৰ বস্তুৰ বিষয়ে নানা বিধি। জিহুৱাই মুচিক ক'লে, বোলে, ইজৰাইলৰ সন্তানসকলে মোৰ উদ্দেশ্যে যি বস্তু পবিত্ৰ কৰে তাৰ পৰা যেন নিজকে পৃথকে ৰাখে, আৰু মোৰ পবিত্ৰ নাম যেন অপবিত্ৰ নকৰে। এনে আজ্ঞা তুমি হাৰুণ আৰু তেওঁ পুত্ৰসকলক দিয়া। মই জিহুৱা। তুমি তেওঁলোকক কোৱা, ইজৰাইলৰ সন্তানসকলে জিহুৱাৰ উদ্দেশ্যে পবিত্ৰ কৰা পবিত্ৰ বস্তুৰ ওচৰলৈ পুৰুষানুকৰ্মে তোমালোকৰ বংশৰ মাজৰ যিকোনোৱে অখুচি হৈ ওচৰ চাপিব, তেওঁক মোৰ সন্মুখৰ পৰা উচ্ছন্ন কৰা হ'ব। মই জিহুৱা। হাৰুণৰ বংশৰ মাজত যিজন লোক কুষ্ঠ ৰোগী বা যিজনৰ গাৰ পৰা কিবা বৈ থকা ৰোগ থাকে, তেওঁ হুচি নহয় মানে পবিত্ৰ বস্তুৰ একোকে ভোজন কৰিব নোৱাৰিব, আৰু মৰা হৰ দ্বাৰাই অসুচি হোৱা বস্তু চুব বা যিজনৰ বীৰ্যপাত হ'ব বা বস্তুৰ দ্বাৰাই মানুহ অসুচি হ'ব পৰা এনে বগাই ফুৰা জন্তু বা যিকোনো প্ৰকাৰৰ অসুচৰ মানুহৰ পৰা লাগিব পৰা অৱস্থা এনে অসুচ থকা মানুহক যদি চুব, সেই চোৱা লগা মানুহজন সন্ধ্যালৈকে অসুচি হৈ থাকিব, আৰু পানীত নিজৰ গা নুধুলে পবিত্ৰ বস্তু ভোজন কৰিব নোৱাৰিব। বেলিমাৰ গ'লেহে তেওঁ শুচি হ'ব। বেলিমাৰ যোৱাৰ পাছত তেওঁ পবিত্ৰ বস্তু ভোজন কৰিব পাৰিব, কিয়নো সেইবোৰ তেওঁৰে আহাৰ। পুৰোহিতে নিজক অসুচি কৰিবৰ অৰ্থে কোনো মৰি থকা বা হিংসুক জন্তুৱে চিৰা পশুৰ মঙহ নাখাব। মই জিহুৱা। এই হেতুকে তেওঁলোকে মোৰ পালনীয় নিৰ্দেশনাবোৰ পালন কৰিব লাগে, নতুবা তেওঁলোকে সেইবোৰ অপবিত্ৰ কৰিলে তাৰ কাৰণে তেওঁলোক পাপত পৰিব আৰু তাৰ বাবে মৰিব। মই তেওঁলোকক পবিত্ৰ কৰোঁতা জিহুৱা। পুৰোহিত বংশৰ নোহোৱা কোনো লোকে পবিত্ৰ বস্তু খাব নোৱাৰিব। পুৰোহিতৰ ঘৰত থকা আলহী বা বেজ খোৱা চাকৰসকলেও পবিত্ৰ বস্তু ভোজন কৰিব নোৱাৰিব। কিন্তু যদি পুৰোহিতে ধন দি কোনো লোকক কিনি লয়, তেন্তে তেওঁ জিহুৱাৰ বাবে ৰখা অংশৰ পৰা ভোজন কৰিব পাৰিব, আৰু তেওঁ ঘৰৰ উপজা লোকসকল আৰু চাকৰসকলেও তেওঁৰ সৈতে আহাৰ খাব পাৰিব। পুৰোহিতৰ জীয়েক যদি আন বংশৰ লোকৰ সৈতে বিয়া হয়, তেন্তে উপহাৰস্বৰূপে দিয়া পবিত্ৰ বস্তু তাই ভোজন কৰিব নোৱাৰিব। কিন্তু পুৰোহিতৰ জীয়েক যদি বিধৱা বা স্বামীয়ে ত্যাগ কৰা হয়, আৰু তাই যদি সন্তান নাথাকে আৰু নিজ পিতৃৰ ঘৰলৈ আহি জীয়াৰী কালৰ দৰে থাকে, তেন্তে তাই পিতৃৰ আহাৰ খাব পাৰে। কিন্তু পুৰোহিত বংশৰ নোহোৱা লোকে সেই পুৰোহিতৰ আহাৰ ভোজন নকৰিব। যদি কোনোৱে অজানিতে পবিত্ৰ বস্তু খায়, তেন্তে তেওঁ পুৰোহিতক তাৰ ক্ষতিপূৰণ কৰিব আৰু তাৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব। এইদৰে ইজৰাইলৰ সন্তানসকলে জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা পবিত্ৰ বস্তুবোৰ পুৰোহিতসকলে অপবিত্ৰ নকৰিব। ইজৰাইলৰ সন্তানসকলে তেওঁলোকৰ পবিত্ৰ বস্তুবোৰ খোৱাৰ সময়ত তেওঁলোকক দোষাৰোপ কৰি অপৰাধৰ ফল ভোগ কৰাব নালাগে, কিয়নো মই তেওঁলোকক পবিত্ৰ কৰোঁতা জিহুৱা। পাছে জিহুৱাই মুচিক ক'লে, বোলে, তুমি হাৰুণক, তেওঁৰ পুত্ৰসকলক আৰু ইজৰাইলৰ সকলো সন্তানক কোৱা। তেওঁলোকক এইদৰে কোৱা যে প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে দিয়া বা ইচ্ছামতে এনেই দিয়া জিহুৱাৰ উদ্দেশ্যে হোমবলিস্বৰূপে অনা উপহাৰবোৰৰ মাজৰ নিজৰ উপহাৰ যদি ইজৰাইলৰ বংশৰ কোনো মানুহে নাইবা ইজৰাইলৰ মাজত প্ৰবাস কৰা কোনো বিদেশী লোকে আনে, তেন্তে সেয়ে গ্ৰাহ্য হ'বৰ বাবে গৰুৰ বা মেৰৰ বা ছাগলীৰ পৰা নিঘুণ মতা পশু উৎসৰ্গ কৰিব লাগে। কিন্তু তোমালোকে ঘুণ থকা একোকে উৎসৰ্গ নকৰিবা, কিয়নো সেয়ে তোমালোকৰ পক্ষে মই গ্ৰহণ নকৰিম। কোনো লোকে যদি প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে নাইবা ইচ্ছামতে এনেই দিবৰ অৰ্থে গৰু কি মেৰ কি ছাগলীৰ জাকৰ পৰা মংগলাৰ্থক বলি জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰে, তেন্তে গ্ৰাহ্য হ'বৰ বাবে সেয়ে নিঘুণ হব লাগিব, তাত কোনো ঘুণ থাকিব নালাগিব। কণা কি ঠেং ভগা, কি খুন হোৱা, কি পোচ পানী বৈ থকা, কি খহুৱা, কি নিকৰি বন্ধা, এনে পশু তোমালোকে জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ নকৰিবা, আৰু তাৰ একোকে জিহুৱাৰ উদ্দেশ্যে অগ্নিকৃত্য উপহাৰ স্বৰূপে যজ্ঞবেদীত নুতুলিবা। আৰু অধিক অংগ কি কম, অংগ থকা গৰু, মেৰ বা ছাগলী পোৱালি ইচ্ছামতে এনেই দিয়া উপহাৰ স্বৰূপে উৎসৰ্গ কৰিব পাৰা, কিন্তু প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে সেয়ে গ্ৰহণ নহ'ব। আৰু অন্ধ কোষ, চেপি ভঙা, কি খুন্দা, কি মুচৰি চিঙা, কি কটা, একোকে জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ নকৰিবা, এইবোৰ তোমাৰ দেশত উৎসৰ্গ নকৰিবা। আৰু বিদেশীৰ হাতৰ পৰাও কিবা লৈ সেইবোৰৰ মাজৰ তোমালোকৰ ঈশ্বৰ ভক্ষ্য স্বৰূপে উৎসৰ্গ নকৰিবা, কিয়নো সেইবোৰত দুখ আছে, সেইবোৰত ঘুণ আছে, সেইবোৰ তোমালোকৰ পক্ষে মই গ্ৰহণ নকৰিম। পাছত জিহুৱাই মুচিক ক'লে, গৰু কি মেৰ কি ছাগলী জগাৰ পাছত সাত দিনলৈকে মাকৰ লগত থাকিব লাগিব, তেতিয়া অষ্টম দিনৰ পৰা জিহুৱাৰ উদ্দেশ্যে আগ কৰা অগ্নিকৃত্য উপহাৰৰ বাবে তাক গ্ৰহণ কৰা হ'ব। গাই গৰু হওক কি মাইকী মেৰ বা ছাগলী হওক, তাইৰ পোৱালীৰে সৈতে একেদিনাই মাৰিব নালাগে। তোমালোকে যি সময়ত জিহুৱাৰ উদ্দেশ্যে অনুগ্ৰহ মনা বলি উৎসৰ্গ কৰিবা, সেই সময়ত গ্ৰহণ হ'বৰ বাবে তাক উৎসৰ্গ কৰিবা, সেয়ে একেদিনাই তাক ভোজন কৰিব লাগিব। তোমালোকে ৰাতিপুৱালৈকে তাৰ একোকে অৱশিষ্ট নাৰাখিবা, মই জিহুৱা। এই হেতুকে তোমালোকে মোৰ আজ্ঞাবোৰ পালন কৰি সেই অনুসাৰে কাৰ্য কৰিবা, মই জিহুৱা। আৰু তোমালোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ নকৰিবা, কিন্তু মই ইজৰাইলৰ সন্তানসকলৰ মাজত পবিত্ৰকীত হ'ম, তোমালোকক পবিত্ৰ কৰোঁতা জিহুৱা ময়েই। তোমালোকৰ ঈশ্বৰ হ'বৰ বাবে যিজনে মিছৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, মই জিহুৱা।